চিরে পবিত্র খ্যানাতে উজ্জ্বলি উঠা খ্রিস্টর জ্যোতি।
নমস্কার, আমার মরমিয়াল প্রভু যীশুর মহান নামেরে আপনাক এয়া ভক্তিবচন অনুষ্ঠানলৈ আদৰিছো। ঈশ্বৰে আপোনাক যি অসীম প্ৰেম কৰিলে তাক যদি অনুভৱ কৰিব বিচাৰে আৰু তেওঁৰ অগম্য বাক্যৰ মৌ মিঠা সোৱাদ ল'ব বিচাৰে, তেন্তে আহক আজিৰ ভক্তিবচন অনুষ্ঠানটো মনোযোগেৰে শুনো। এয়া আপোনালৈ আগবঢ়াইছো ঈশ্বৰৰ জীৱন্ত বাক্যৰ অনুষ্ঠান ভক্তিবচন।
আমাৰ মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা, আপোনাৰ ভালনে বাৰু? আশা কৰোঁ মহান পিতা পৰমেশ্বৰে আপোনাক ভালে কুশলে ৰাখিছে। প্ৰিয় শ্ৰোতা, আপুনি বাৰু আমাৰ এই ভক্তিবচন অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছেনে? এতিয়া বাৰু আমি বাইবেলৰ কোনখন পুস্তক অধ্যয়ন কৰি আছো আপোনাৰ মনত আছেনে? আজি আমি ভালেমান দিন ধৰি বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ দ্বিতীয় চমুৱেল নামৰ পুস্তকখন অধ্যয়ন কৰি আছো, নহয় জানো? আজি আমি এই দ্বিতীয় চমুৱেল পুস্তকখনৰ 21 আৰু 22 নম্বৰ অধ্যায় দুটা আলোচনা কৰিবলৈ আগবাঢ়িছো। আপুনি যে আমাৰ এই অনুষ্ঠান শুনি আছে, এই অনুষ্ঠান শুনি কেনে পাইছে সেই বিষয়ে আমালৈ চিঠি লিখি জনাবচোন। এই অনুষ্ঠান সম্বন্ধে আপোনাৰ মতামত, দিহা পৰামৰ্শ আদি জনাব। কিবা জানিবলগীয়া, সুধিবলগীয়া কথা থাকিলেও নিঃসন্দেহে আমালৈ লিখি পঠিয়াব। আমালৈ চিঠি পত্ৰ লিখোঁতে আপোনাৰ সম্পূৰ্ণ নাম আৰু ঠিকনা স্পষ্টকৈ যেন লিখি পঠিয়ায়, তেতিয়াহে আমি আপোনালৈ উত্তৰ লিখিব পাৰিম, নহয় জানো? আহকচোন আজিৰ অনুষ্ঠানত আমি এই দ্বিতীয় চমুৱেল পুস্তকৰ 21 আৰু 22 নম্বৰ অধ্যায় দুটা আলোচনা কৰাৰ আগতে খন্তেক প্ৰাৰ্থনাত মূৰ্ণত কৰোঁ হওক। স্বৰ্গত থকা আমাৰ অসীম দয়ালু পিতৃ ঈশ্বৰ, তোমাৰ আশীষ বিচাৰি তোমাৰ চৰণত নিবেদন কৰিছো পিতা, কিয়নো তুমি আমাৰ প্ৰাৰ্থনা শুনোতা অনুগ্ৰহশীল কৰুণাময় ঈশ্বৰ। তুমি আমালৈ তোমাৰ অপাৰ কৰুণাৰ প্ৰমাণ দিছা আমাক উদ্ধাৰ কৰিবলৈ তোমাৰ একেজাত পুত্ৰ যীশুখ্ৰীষ্টকে আমালৈ দান দিয়াৰ দ্বাৰা। এতিয়া আমি তোমাৰ মহান বাক্য বাইবেল শাস্ত্ৰ অধ্যয়ন কৰিব খুজিছো। তোমাৰ বাক্য তুমিয়েই আমাক বুজাই দিয়া পিতা। আমাৰ মৰমৰ শ্ৰোতাসকলক তুমি উপচি পৰাকৈ আশীৰ্বাদ কৰা, কিয়নো এই প্ৰাৰ্থনা আমাৰ পৰিত্ৰাতা প্ৰভু যীশুখ্ৰীষ্টৰ নামত আগবঢ়াইছো, আমেন। প্ৰিয় শ্ৰোতা, দ্বিতীয় চমুৱেল পুস্তকৰ এই 21 আৰু 22 নম্বৰ অধ্যায় দুটাত আমি পাম গিবিয়নীয়া লোকসকলে চৌলৰ বংশৰ ওপৰত প্ৰতিশোধ লোৱা, পলেষ্টিয়াসকলৰ সৈতে যুদ্ধ হোৱা আৰু ডায়ুদে মুক্তিৰ গীত গোৱা ইত্যাদিবোৰ বিষয়ৰ কথা। একেটা আলোচনাতেই দুটা অধ্যায় সামৰিব খুজিছো যদিও তাৰ অৰ্থ কিন্তু এইটো নহয় যে অধ্যায় দুটা চুটি চুটি বা অধ্যায় দুটাৰ বিৱৰণখিনিও আলোচনাৰ যোগ্য বিষয় নহয়। নাই, আচলতে কথাটো তেনেকুৱা নহয়। কথাটো এয়েই যে অধ্যায় দুটা দীঘল হলেও অধ্যায় দুটাৰ বিৱৰণখিনি কম সংখ্যক বিষয়বস্তুৰ ওপৰত আওৰোৱা অধ্যায়। যেনে ধৰক 21 নম্বৰ অধ্যায়টোত 22টা পদ আছে যদিও কেৱল দুটা বিষয়বস্তুৰ ওপৰত আওৰোৱা হৈছে। যেনে গিবিয়নীয়াসকলে চৌলৰ গোষ্ঠীৰ ওপৰত প্ৰতিশোধ লোৱা আৰু পলেষ্টিয়াসকলে সৈতে যুদ্ধ কৰা ইত্যাদি। 22 নম্বৰ অধ্যায়টোৰ 51টা পদেৰে সৈতে 21 নম্বৰ অধ্যায়টোতকৈ দুই গুণৰো কিছু অধিক দীঘল অধ্যায়। কিন্তু ইমান দীঘল অধ্যায়টোত বিষয়বস্তু একেটাই, আৰু সেই বিষয়বস্তুটো হৈছে ডায়ুদ ৰজাই তেওঁৰ জীৱনৰ মুক্তিৰ গীত গোৱা। অধ্যায় দুটাৰ সৰ্বমুঠ 73টা পদ পাঠ কৰিবলৈ গ'লে আমাৰ আলোচনাৰ সময়ৰ আধাতকৈও অধিক সময় পাঠ কৰোঁতেই গুচি যাব। সেয়ে আমি বিষয়বস্তুকেইটাৰ ওপৰতেই আলোচনা চলাম। অধ্যায় দুটা আপুনি দয়া কৰি নিজে পাঠ কৰি ল'ব। প্ৰিয় শ্ৰোতা, 21 আৰু 22 নম্বৰ অধ্যায় দুটা সম্পূৰ্ণ বিপৰীত ধৰ্মী অধ্যায়, কাৰণ 21 নম্বৰ অধ্যায়টোত আছে আকাল, প্ৰতিশোধ আৰু ৰণৰ কথা। আনহাতে 22 নম্বৰ অধ্যায়টোত আছে জীৱনৰ সকলো প্ৰকাৰৰ আশীৰ্বাদৰ বাবে গদ গদ হৈ ডায়ুদে ঈশ্বৰক জনোৱা ধন্যবাদ প্ৰশংসাৰ কথা, ডায়ুদে তেওঁৰ জীৱনৰ মুক্তিৰ গীত গাই গাই ঈশ্বৰক ধন্যবাদ জনোৱাৰ কথা। প্ৰিয় শ্ৰোতা, চাওক একৈশ নম্বৰ অধ্যায়টো আকালৰ কথাৰে মুকলি কৰা হৈছে এইদৰে। দায়ুদৰ ৰাজত্বকালত ক্ৰমান্বয়ে 3 বছৰলৈকে আকাল হল, আৰু দায়ুদে জিহুৱাৰ গুৰিত সুধিলত জিহুৱাই উত্তৰ দি কলে, চৌল আৰু তেওঁৰ ৰক্তপাতী বংশৰ কাৰণে এইয়ে হৈছে, কিয়নো তেওঁ গিবিয়নীয়া লোকবিলাকক বধ কৰিলে। ইয়াত আকালৰ কথাৰ লগতে আকাল হোৱাৰ কাৰণো কোৱা হৈছে। কাৰণটো শুনাত বৰ অদ্ভুত বিধৰ, কিন্তু ইয়াত আমাৰ বাবেও এটা শিক্ষা আছে। 2 নম্বৰ পদৰ পৰা 14 নম্বৰ পদলৈকে আমি পাওঁ গিবিয়নীয়া লোকসকলে চৌলৰ গোষ্ঠীৰ ওপৰত প্ৰতিশোধ লোৱাৰ কথা। 21 নম্বৰ অধ্যায়টোৰ এই পদকেইটা বাস্তৱিকতেই উল্লেখযোগ্য পদ, কাৰণ এই পদকেইটাত সন্ধি কৰা বা চুক্তি কৰাৰ কথা কোৱা হৈছে। এই বিষয়টো বুজি পাবলৈ আমি যিহুচুৱা পুস্তকৰ সেই ঘটনাটোলৈ ঘূৰি যাব লাগিব, য'ত গিবিয়নীয়াসকলৰ দ্বাৰাই প্ৰবঞ্চিত হৈ যিহুচুৱাই গিবিয়নীয়াসকলৰ সৈতে সন্ধি কৰিছিল। যিহুচুৱা 9 নম্বৰ অধ্যায়ত আমি এই বিষয়ে পাওঁ। ঈশ্বৰে কিন্তু ইছৰাইল জাতিটোক কোনো জাতিৰে সৈতে সন্ধি নকৰিবলৈ আজ্ঞা কৰিছিল। সেই কালত কোনো সন্ধি হলে নাইবা চুক্তি স্বাক্ষৰিত হলে তাক ভংগ কৰিব পৰা নগৈছিল। বহুতে ভাবে যে সেই দিন বা সেই কাল অসভ্য লোকৰ সময় বা কাল আছিল, কিন্তু প্ৰিয় শ্ৰোতা, সেই কালত যেতিয়া এটা সন্ধি কৰা হৈছিল তেতিয়া সেই সন্ধি বা চুক্তি আখৰে আখৰে পালন কৰা হৈছিল। চুক্তিবোৰ আঁক বাক কৰা কেৱল এডোখৰ কাগজ নাছিল, সেইবোৰ সন্ধি বা চুক্তি ভংগ কৰিবলৈ কৰা নহৈছিল। আজিকালি কিন্তু আমাৰ দেশসমূহৰ নেতাসকলে ডাঙৰ ডাঙৰ মেজৰ মেল পাতে, বহু নীতিৰে ভৰা চুক্তি স্বাক্ষৰ কৰে কেৱল ভাওনা কৰিবলৈ, কাৰণ কোনেনো সেই চুক্তি ৰাখে? আজি এটা জাতিয়ে আন এটা জাতি নাইবা এখন দেশে আন এখন দেশৰ সৈতে শান্তিৰে থকাৰ যিবোৰ চুক্তিত স্বাক্ষৰ কৰে সেইবোৰ প্ৰহসনত পৰিণত হয়। কিন্তু যেতিয়া কোনো এটা জাতিয়ে ঈশ্বৰৰ আদেশ মানে তেতিয়া সেই জাতিটোৰ মৌখিক কথাখিনিও স্বাক্ষৰিত লিখিত চুক্তিখনৰ নিচিনাই গুৰুত্বপূৰ্ণ হয়। যিহুচুৱাই গিবিয়নীয়াসকলৰ সৈতে সন্ধি কৰিছিল, কিন্তু চৌলে সেই সন্ধি ভংগ কৰিছিল। দায়ুদে চৌলৰ সেই কাৰ্য শুধৰাবলৈ চেষ্টা কৰিছিল আৰু তেওঁ শুধৰাইছিলো, কিন্তু পইচাটোৰ আনটো ফালৰ কথাটো অধিক আমোদজনক। ইছৰাইল জাতিটোক প্ৰতিনিধিত্ব কৰা চৌলে যে চুক্তিটো ভংগ কৰিছিল সেই কথা ঈশ্বৰে পাহৰা নাছিল, কাৰণ ইছৰাইলীয়সকল ঈশ্বৰৰ সন্তান আছিল আৰু সেয়ে তেওঁলোকে বিনা শাস্তিয়ে ৰেহাই নাপাইছিল। শাস্তিৰূপে 3 বছৰ কাল তেওঁলোকৰ ওপৰলৈ আকাল আহিছিল। যিহুচুৱা, চৌল, দায়ুদ আৰু গিবিয়নীয়াসকলৰ দিনৰ ঈশ্বৰ জিহুৱাই আজিৰো ঈশ্বৰ জিহুৱা। তেতিয়াৰ দিনত চুক্তি ভংগকাৰী তেওঁৰ অবাধ্য সন্তানসকলক শাস্তি দিয়া ঈশ্বৰ জিহুৱাই এতিয়াও একেদৰেই কাম কৰে। আমি এতিয়া এনেকুৱা সময়ত জীয়াই আছো হওক যেতিয়া আমি ডাঠি ক'ব নোৱাৰো যে এইখনেই এখন সম্পূৰ্ণ খ্ৰীষ্টীয় দেশ বা ঈশ্বৰৰ সম্পূৰ্ণ আজ্ঞা পালন কৰি চলা এটা জাতি। কিন্তু ঈশ্বৰে তেওঁৰ আদেশ মানি নচলা প্ৰতিটো জাতিৰে সৈতে উচিত মোকাবিলা কৰেই কৰে। তেওঁ প্ৰত্যেকটো জাতিৰেই উচিত বিচাৰ নিশ্চয় কৰে। যি জাতি বা যি দেশেই নহওক কিয়, সেই জাতি বা সেই দেশে যিহৰ বাবে দায়বদ্ধ তাৰ বাবে ঈশ্বৰে সেই জাতি বা দেশক দায়বদ্ধ কৰিবই, ৰেহাই নিদিব বা পাহৰি নাযাব। কোনো জাতি বা কোনো দেশৰ মুখলৈ চাই তেওঁৰ কাম নকৰে। তেওঁ বাবিলৰ সুদবিচাৰ কৰিলে, অচুৰিয়াসকলৰ সুদবিচাৰ কৰিলে আৰু সেইদৰে সুদবিচাৰ কৰিলে গ্ৰীক আৰু ৰোমিয়াসকলৰ। তেওঁ আমাৰ দেশৰো সুদবিচাৰ কৰিব আৰু সুদবিচাৰ কৰিব আমাৰ ৰাজ্যৰো। আমি যদি সূক্ষ্মভাৱে চাব জানো তেন্তে দেখিম যে ঈশ্বৰৰ সুদবিচাৰ বিভিন্নভাৱে আমাৰ ওপৰত পৰি থাকে। তাৰে প্ৰমাণ হিচাপে চাওক, 2য় বিশ্বযুদ্ধৰ পাছৰে পৰা বিশ্বৰ নেতাসকলে শান্তি স্থাপনৰ কথা পাতিছে, সভা পাতিছে, ইটো সিটো বহুতো সিদ্ধান্ত গ্ৰহণ কৰিছে, কিন্তু যিটো কৰিলে শান্তিৰ মুখ দেখা পাব পাৰি সেইটো হলে কৰা হোৱা নাই। সেইটো কি জানেনে প্ৰিয় শ্ৰোতা? সেইটো হৈছে পাপৰ সমস্যাটো খণ্ডন নকৰাকৈ কেতিয়াও শান্তি স্থাপন হ'ব নোৱাৰে। জগতৰ মানুহে এহাতে পাপত মজি থাকিব বিচাৰে, আনহাতে একে সময়তে শান্তি স্থাপন কৰিবও বিচাৰে। এচিডেৰে ভৰা বটল এটাৰ ওপৰত মৌ ৰস বুলি লিখা লেবেল এটা লগোৱাৰ নিচিনা কথাই এয়া। কাৰণ য'ত পাপ থাকিব তাত শান্তি স্থাপনৰ আশা অলিক সপোন মাথোন। সেইকাৰণেই আমি যিমানেই শান্তিৰ কথা পাতিছো সিমানেই অশান্তিৰ বিষ বাষ্প বিয়পি যোৱা আমি দেখিছো। হওক, ঈশ্বৰৰ বচন বাইবেলে সেয়েহে কৈছে, ঈশ্বৰে কৈছে দুষ্টহঁতৰ পক্ষে কোনো শান্তি নাই। আনহাতে কিছুমান ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় নেতাই ভাবিব পাৰে যে বিশ্বৰ দুখ লগা সমস্যাৰ সমাধান তেওঁলোকৰ হাততেই আছে, কিন্তু কাৰ্যক্ষেত্ৰত কোনেও প্ৰমাণ কৰিব পৰা নাই যে তেওঁলোক বাস্তৱিকতেই যোগ্য নেতা। এনে নেতাসকলৰ ক্ষেত্ৰত বাইবেলে কৈছে, হে মোৰ প্ৰজাবিলাক, তোমালোকৰ নেতাসকলে তোমালোকক ভুল কৰোৱায় আৰু তোমালোকৰ গমন পথ নষ্ট কৰে। যিচয়া 3:12। তাৰোপৰি প্ৰিয় শ্ৰোতা, আপুনি জানেই কিমান ৰাজনৈতিক, সামাজিক আৰু ধৰ্মীয় দল আৰু উপদল আমাৰ মাজত ওলায়ে থাকে, আৰু সেই সকলোবিলাকেই মানুহৰ মংগলৰ হকেই সৃষ্টি হোৱা বুলি দাবী কৰে। কিন্তু কতা, কতো দেখোন তেওঁলোকৰ মংগলৰ প্ৰভাৱ আমাৰ চকুত নপৰে। চাৰিওফালে কেৱল সন্ত্ৰাস, সংঘৰ্ষ, আইন শৃংখলাৰ অৱনতি, নৈতিকতাৰ ভয় লগা স্খলন আৰু হিংসা, ঘৃণাৰ দপদপকৈ জ্বলা দাবানল। আমি ভাবো যে এইবোৰেৰেও পৰাক্ৰমী ঈশ্বৰে মানুহৰ ঈশ্বৰবিহীন ন্যস্ত স্বাৰ্থৰ তথাকথিত শান্তিৰ পৰিকল্পনাবোৰলৈ বুঢ়া আঙুলি দেখুৱাইছে। তেওঁ এইবোৰেৰেই জাতিবিলাকৰ সুদবিচাৰ কৰি আছে। 2 সমুৱেল 21 তাকেই আমি পাইছো। তাৰ পাছত 15 পদৰ পৰা আমি পাওঁ দায়ুদ ৰজাই পলেষ্টিয়াবিলাকৰ বিৰুদ্ধে অবিৰাম গতিত যুঁজ কৰি থাকিবলগীয়া হোৱাৰ কথা। দায়ুদ এগৰাকী মহৎ ৰজা আছিল আৰু তেওঁৰ সেনাবাহিনীয়ে জানিছিল যে তেওঁৰ পাছত তেওঁৰ স্থান ল'বলৈ দ্বিতীয় এগৰাকী মানুহ নাছিল। এতিয়া দায়ুদ বৃদ্ধ হৈ আহিছিল, আগৰ দৰে শক্তি সামৰ্থ্যৰে ৰণথলীত ৰণ কৰিব নোৱাৰা হৈ আহিছিল। তেওঁ এতিয়া সহজে পৰাজিত হ'বলগীয়া হৈছিল আৰু সেয়া দায়ুদৰ বাবে বৰ অৱমাননাৰ কথা আছিল। ইছৰাইলৰ লোকসকলে দেখিছিল যে যুদ্ধক্ষেত্ৰত জড়িত হোৱাতকৈ তেওঁ ঘৰতে থকাহে বেছি প্ৰয়োজন, সেয়ে তেওঁলোকে তেওঁক সেই বিষয়ে জনাইছিল। কিন্তু এনে অৱস্থাতো যুদ্ধত পলেষ্টিয়াসকলৰ ওপৰত জয়লাভ কৰিবলৈ ঈশ্বৰ জিহুৱাই ইছৰাইলীয়াসকলক সহায় কৰিছিল। সেই যুদ্ধ ডাঙৰ যুদ্ধ আছিল যদিও ঈশ্বৰ জিহুৱা তেওঁলোকৰ সহায় হোৱাত ইছৰাইলীয়াসকলেই যুদ্ধত বিজয় লাভ কৰিছিল। এই যুদ্ধত যিগৰাকী গলিয়াথৰ কথা কোৱা হৈছে সেইজন আন এগৰাকী গলিয়াথ আছিল নে দায়ুদে বধ কৰা 1 সমুৱেল 17 গলিয়াথ আছিল বুলি আপুনি ভাবে? এই অধ্যায়টোৰ 15 পদৰ পৰা 22 পদলৈ এই বিৱৰণখিনি বৰ বিতৰ্কমূলক, কিন্তু সকলো ফালৰ পৰা ভালদৰে অধ্যয়ন কৰি জুকিয়াই চালে ধাৰণা হয় যে এইগৰাকী গলিয়াথ দায়ুদে 1 সমুৱেল 17 বধ কৰা গলিয়াথতকৈ বেলেগ এগৰাকী গলিয়াথ আছিল। আন এগৰাকী গলিয়াথৰূপে ধৰি 15 পদৰ পৰা 22 পদলৈ পঢ়িলেহে শাস্ত্ৰাংশখিনিৰ আঁত বিচাৰি পোৱা যায়। আমাৰ অসমীয়া বাইবেলত ব্যৱহাৰ কৰা ৰফা শব্দটোৱে এগৰাকী মানুহৰ নামক বুজোৱা নাই, কিন্তু এগৰাকী বীৰৰ কথাহে কৈছে। গতিকে 22 পদটো আমি এইদৰে পঢ়িব পাৰোঁ, এই 4 বীৰগৰাকীৰ ঔৰসৰ গাঁতত জন্মা লোক। এই 4 কোন, কেইজন আছিল? জিছবি বনুব 16, চফ 18, ইলহাননে বধ কৰা গাতিয়া গলিয়াত 19, আৰু হাত আৰু ভৰিত 6 আঙুলি থকা 24 বীৰগৰাকীৰ আন এগৰাকী পুত্ৰ। কিছুমান বাইবেল পণ্ডিতে ক'ব বিচাৰে যে দায়ুদে ডেকাকালতেই বধ কৰা গলিয়াথ ৰফা বা বীৰৰেই পুত্ৰ আছিল এই 4। সেইটোৱেই যদি হয় তেন্তে ইলহাননে বধ কৰা গলিয়াথজন বীৰ গলিয়াথৰেই এজন পুত্ৰ আছিল। সি যি কি নহওক, কিন্তু ইছৰাইলৰ লোকসকলে পলেষ্টিয়াসকলৰ বিৰুদ্ধে লগা এইখন থৈয়া নথৈয়া ৰণত এজনৰ পাছত আনজনকৈ এই 4 বীৰক বধ কৰি ৰণত জয়লাভ কৰিছিল। এয়াই আছিল দায়ুদৰ জীৱনৰ অন্তিম ৰণ। বৰ আচৰিতভাৱে ঈশ্বৰে দায়ুদক তেওঁৰ শত্ৰুবিলাকৰ ওপৰত বিজয় দান কৰিছিল। এতিয়া আমি 2 সমুৱেলৰ দীঘলীয়া 22 চমুকৈ আলোচনা কৰোঁ। হওক, আমি আগতেই কৈ আহিছো যে এই অধ্যায়টোত 51 পদ থাকিলেও বিষয়বস্তু একেটাই, আৰু সেয়াই হৈছে ঈশ্বৰ জিহুৱাই তেওঁৰ সকলোবিলাক শত্ৰুৰ ওপৰত বিজয় দান কৰাৰ পাছত তেওঁৰ বৃদ্ধ বয়সত ঈশ্বৰৰ সকলো সহায় আশীৰ্বাদৰ বাবে দাউদে তেওঁৰ জীৱনৰ মুক্তিৰ গান গোৱা। এই গীতটোত আপুনি আপোনাৰ পচন্দৰ সুৰ দি আন্তৰিকতাৰে প্ৰাণ ঢালি গাব পাৰে। দাউদে যেতিয়া এই মুক্তিৰ গীতটো ৰচনা কৰিছিল তেতিয়া তেওঁৰ জীৱন আকাশত তেওঁৰ জীৱন বেলি বাৰুকৈয়ে লহি আছিল। তেওঁৰ জীৱনৰ অতীতলৈ ঘূৰি চাই দেখিছিল কেনেকৈ ঈশ্বৰৰ পৰাক্ৰমী হাতে তেওঁক অন্তিম বয়সৰ এই মুহূৰ্ত পৰ্যন্ত চলাই লৈ আহিছে। আমি বিশ্বাস কৰোঁ যে গীতমালাৰ 23 নম্বৰ গীতটোকো দাউদে এই তেওঁৰ জীৱনৰ এই বয়সতে ৰচনা কৰিছিল আৰু সেয়ে তেওঁ ক'ব পাৰিছিল, যিহুৱা মোৰ ৰক্ষক, মোৰ অভাৱ নহ'ব। পৌলে এই বিষয়ে এনেদৰে কৈছিল, যিজনাই তোমালোকত সৎকৰ্মৰ আৰম্ভ কৰিলে তেওঁই তাক যীশুখ্ৰীষ্টৰ আগমনৰ দিনলৈকে সিদ্ধ কৰি থাকিব বুলি দৃঢ় প্ৰত্যয় কৰিলো। ফিলিপিয়া 1:3 পদ। প্ৰিয় শ্ৰোতা, আপুনি বাৰু বয়সস্থ শ্ৰোতা নেকি? আপুনি বাৰু ইমান দিনে পৰম পবিত্ৰ পিতা ঈশ্বৰৰ সৈতে সম্বন্ধ ৰাখি চলিছিল নে? যদি ঈশ্বৰৰ সৈতে সম্বন্ধ ৰাখি চলিছিল তেন্তে আপুনি অতীতলৈ ঘূৰি চাওক। আপোনাৰ জীৱনত তেওঁৰ কিবা আশীৰ্বাদ আপুনি দেখা পায়নে? ইমান দিনে তেওঁ আপোনাৰ সহায় সাৰথি নাছিল নে? ইমান দিনে যদি তেওঁ আপোনাক সহায় আশীৰ্বাদ কৰি আহিছে তেন্তে জীৱনৰ এই বাকীচোৱা সময়ো তেওঁ আপোনালৈ দয়া দৃষ্টি নকৰিবনে? যদি কৰিব তেন্তে আমন জীৱনকৈ থাকিব লাগে কিয়? ঈশ্বৰে অতীতত আমাক সহায় আশীৰ্বাদ কৰাৰ ভিত্তিতেই আমি ভৱিষ্যতলৈকো তেওঁতেই আস্থা ৰাখি আগবাঢ়ি যাব পাৰোঁ। আহক, দাউদৰ কথাৰ সুৰতেই সুৰ মিলাই আমি কওঁ, যিহুৱা মোৰ ৰক্ষক, মোৰ অভাৱ নহ'ব। 22 নম্বৰ অধ্যায়ৰ দাউদৰ এই মুক্তিৰ গীতটোত দাউদে কোৱা কেইটামান কথা মন কৰিবলগীয়া, যেনে যিহুৱা বা প্ৰভু মোৰ শিলা। প্ৰিয় শ্ৰোতা, শিলা হৈছে এনে স্থান যিহৰ ওপৰত নিৰ্ভয়ে নিৰ্ভৰ কৰিব পাৰি। প্ৰভু যীশুখ্ৰীষ্টই আমাৰ পৰিত্ৰাণৰ শিলা, তেওঁই আমাৰ জীৱন গৃহৰ ভেটি, আমি তেওঁতেই নিৰ্ভৰ কৰিব পাৰোঁ। তাৰ পাছতেই দাউদে কৈছে, প্ৰভু মোৰ জীৱনৰ দুৰ্গ। দুৰ্গ হৈছে নিৰাপত্তাৰ স্থান। প্ৰভু যীশুখ্ৰীষ্টত বিশ্বাস কৰা লোকসকলৰ সম্পূৰ্ণ আৰু অনন্তকলীয়া নিৰাপত্তা আছে। তাৰ পাছত দাউদে তেওঁৰ মুক্তিৰ গানত কৈছিল, তেওঁ মোৰ মুক্তিদাতা। তেওঁ আমাক সকলো প্ৰকাৰ ভান পৰীক্ষা আৰু লোভ মোহৰ পৰা মুক্তিদান কৰে। তাৰ পাছত তেওঁ কৈছে, তেওঁ মোৰ শিলাৰ ঈশ্বৰ। প্ৰভু কেৱল মোৰ শিলাই নহয়, তেওঁ মোৰ শিলাৰো ঈশ্বৰ, অৰ্থাৎ তেওঁ মোৰ বিশ্বাসৰো ঈশ্বৰ। ঈশ্বৰেই সেইজনা ব্যক্তি কেৱল মাত্ৰ যিজনাত মই বিশ্বাস স্থাপন কৰিব পাৰোঁ। তাৰ পাছত দাউদে কৈছে, তেওঁত মই আস্থা ৰাখিম, কাৰণ তেওঁ মোৰ জীৱনৰ ঢাল। তেওঁ মোৰ জীৱনৰ ঢাল মানে তেওঁৱেই মোৰ সকলো শত্ৰুৰ পৰা ৰক্ষাকাৰী ঈশ্বৰ। আকৌ কৈছে, প্ৰভু মোৰ ত্ৰাণৰ শিং। আন কথাত দাউদে কৈছিল যে জীৱনৰ পৰিত্ৰাণৰ কাৰণে কেৱল ঈশ্বৰ জিহুৱাতেই বিশ্বাস কৰিব লাগে, কাৰণ কেৱল তেওঁহে বিশ্বাসযোগ্য ঈশ্বৰ, কেৱল তেওঁহে পৰিত্ৰাণ কৰিব পাৰে। আকৌ কৈছে, তেওঁ মোৰ উচ্চ দুৰ্গ, অৰ্থাৎ তেওঁৰ ওপৰত আৰোহণ কৰিয়েই মই মোৰ স্থায়ী ভূমি, সৰগ ৰাজ্য দেখা পাওঁ। তাৰোপৰি তেওঁৰ জীৱনৰ অতীতলৈ চাই পঠিয়াই দেখিছিল যে ঈশ্বৰ জিহুৱা তেওঁৰ জীৱনৰ আশ্ৰয়স্থল আছিল আৰু তেওঁৱেই তেওঁৰ পৰিত্ৰতা আছিল। ঈশ্বৰে সৈতে সম্বন্ধ ৰাখি পৰিচালনা কৰা জীৱন কিমান নিৰাপদ, সেই জীৱন কিমান আশীৰ্বাদপূৰ্ণ, তাকেই দাউদে তেওঁৰ জীৱনৰ মুক্তিৰ গানত প্ৰকাশ কৰিছে। বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ যি যুগত আজি আমি বাস কৰিছো, এই যুগত ঈশ্বৰবিহীন আমাৰ জীৱনবোৰ কিমান নিৰস আৰু একঘেয়া জীৱন। সকলোবোৰ কাম প্ৰায় কম্পিউটাৰেই কৰে। আমাৰ কথা, গীত আৰু সংগীতবোৰ বাণীবদ্ধ কৰি ৰখা হয়। আমি নিজে কৰিবলগীয়া যেন একোৱেই নাই। কিন্তু দাউদে আমাক কৈছে যে ঈশ্বৰৰ সৈতে সম্বন্ধ ৰখা জীৱনবোৰ কুলু কুলু ৰবে শান্তিৰে বৈ থকা বন বননিৰ জুৰিটিৰ নিচিনা, প্ৰভুৰ প্ৰশংসা, কৃতজ্ঞতা, গীত গান আৰু আশীৰ্বাদেৰে সদা সজীৱ, নতুন আৰু প্ৰাণ উচ্ছল। পাৰ্থিৱ সকলো প্ৰয়োজনীয় বস্তু, সুখ স্বাচ্ছন্দ্য আৰু ভোগ বিলাসৰ মাজতো আপুনি আপোনাৰ জীৱনটোক নিৰস, অৰ্থহীন আৰু গতানুগতিক বুলি উপলব্ধি কৰিছেনে প্ৰিয় শ্ৰোতা? চাওক, ভালদৰে চাওক, আপোনাৰ জীৱনৰ পৰা প্ৰভু ঈশ্বৰ বাদ পৰি আছে নিশ্চয়, আৰু সেয়ে আপোনাৰ জীৱন সংগীতেই বেখুৰা হৈ পৰিছে। প্ৰিয় শ্ৰোতা, আপুনি আপোনাৰ সুখী জীৱন উপভোগ কৰিব খোজেনে? তাল মানযুক্ত সুন্দৰ সুললিত সুৰৰ জীৱন লাভ কৰিব খোজেনে? তেন্তে ডায়ুদৰ প্ৰভু ঈশ্বৰৰ গুৰিলৈ আহক, কাৰণ সেই জীৱন তেওঁৰ গুৰিতেই আছে। আহিবনে তেওঁৰ গুৰিলৈ? তেওঁৰ গুৰিলৈ আহিবলৈ ঈশ্বৰে আপোনাক দয়া দান কৰক। আজিলৈ ইমানতে এৰিছো। ঈশ্বৰ আপোনাৰ সহায় হওক। আমেন।
ইমান পৰে আপুনি ভক্তিবচন অনুষ্ঠানটি শুনিলে।
এই বিষয়ে আপোনাৰ মতামত জানিবলৈ পালে আমি নথৈ আনন্দিত হ'ম। আমি প্ৰস্তুত কৰা বাইবেল অধ্যয়নৰ আন চিডিসমূহ পাব বিচাৰিলেও আমালৈ লিখক।
অনুষ্ঠানটি শুনি কেনে পালে আমালৈ চিঠি লিখি জনাবচোন। অনুষ্ঠানত প্ৰচাৰ কৰা কোনো কথা বুজিব লগা থাকিলেও আমালৈ লিখক।
আমাৰ ঠিকনা
ভক্তিবচন
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100 1।
ঠিকনাটো আৰু এবাৰ কৈছো, ভক্তিবচন
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100 1। আমাৰ ইমেইল এড্ৰেছটো হৈছে assamese.ttb@radio882.com। আমাৰ ৱেবছাইট www.twr.in।
আপুনি টেলিফোনৰ মাধ্যমেৰে আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে 03-61-260-4671। ফোন নম্বৰটো আকৌ এবাৰ কৈছো, 03-61-260-4671।
প্ৰিয় শ্ৰোতা, আপুনি এই ভক্তিবচন অনুষ্ঠানটি আমাৰ ৱেবছাইট radio882.comতো শুনিব পাৰিব।
আজিৰ অনুষ্ঠানটি ইমানতে সামৰিছো। ঈশ্বৰৰ শান্তি আৰু অনুগ্ৰহ আপোনাৰ লগত থাকক। ধন্যবাদ।
যীশুৰ প্ৰেমৰ আগবাণলৈ সঁহাৰি দিয়াৰ সময়া, যীশুৰ প্ৰেমৰ আগবাণলৈ সঁহাৰি দিয়াৰ সময়া। এবাৰ দুৱাৰ বন্ধ হ'লে নেমেলিব যীশুৱে দুনা, আৰু জাগতিকতা জীৱনৰ ভুক্তি আত্মকুচাই, লাখ বিলাখ আৰু জাগতিকতাই জীৱনৰ ভুক্তি আত্মকুচাই। ৰবী